এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। দেশৰ উন্নয়ন, শৈক্ষিক প্ৰসাৰ আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত সম্প্ৰচাৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে প্ৰচাৰ কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। 1927 চনৰ আজিৰ দিনটোতে ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানীৰ বোম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল। 1936 চনৰ 8 জুনত ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচেছক অল ইণ্ডিয়া ৰেডিঅ' নামেৰে নামকৰণ কৰা হৈছিল আৰু পাছলৈ ইয়াৰ নাম আকাশবাণী কৰা হৈছিল। আকাশবাণীয়ে বছৰ বছৰ ধৰি স্বকীয় ধাৰাৰে শ্ৰোতাৰ মাজত সুকীয়া পৰিচয় গঢ়ি তুলি আহিছে। এই উপলক্ষে প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নবনীত কুমাৰ চেহগালে কয় যে বছৰ বছৰ ধৰি শিক্ষা, তথ্য আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত আকাশবাণীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ লগতে অহা বছৰ আকাশবাণীয়ে ৰাষ্ট্ৰৰ কণ্ঠ হিচাপে 90 বছৰ উদযাপন কৰিব বুলি উল্লেখ কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কয় যে 90 বছৰীয়া ৰাষ্ট্ৰীয় ঐতিহ্য হিচাপে আকাশবাণী এতিয়াও শক্তিশালী ৰূপত আগবাঢ়ি আছে। আকাশবাণীৰ সঞ্চালক প্ৰধান ডঃ প্ৰজ্ঞা পালিৱাল গৌড়ে কয় যে এই ঐতিহাসিক সাফল্যৰ ওচৰ চপাৰ লগে লগে আকাশবাণী নবীকৰণ হৈ প্ৰাসংগিকভাৱে ভৱিষ্যতৰ বাবে সাজু হৈ উঠিছে। অসম আৰু মেঘালয়ত 5 দিনীয়া ভ্ৰমণসূচীৰে অহা সঞ্চালক প্ৰধান ডঃ পালিৱাল গৌড়ে আজি শ্বিলঙত আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এটা সংগীতানুষ্ঠানতো অংশগ্ৰহণ কৰিব। ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত যোগান ধৰা পুষ্টিবৰ্ধক চাউল সম্পৰ্কত সংবাদ মাধ্যমক অধিক সচেতন কৰাৰ উদ্দেশ্যে আজি গুৱাহাটীত এখন কৰ্মশালা অনুষ্ঠিত হয়। ৰাষ্ট্ৰসংঘৰ খাদ্য আঁচনি, অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ তথা ব্ৰহ্মপুত্ৰ সামাজিক গৱেষণা সংস্থাৰ উদ্যোগত আয়োজিত এই কৰ্মশালাত সমল ব্যক্তিসকলে ফৰ্টিফাইড অৰ্থাৎ পুষ্টিবৰ্ধক চাউলক প্লাষ্টিক চাউল বুলি চলা অপপ্ৰচাৰকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক অৱগত কৰায়। কৰ্মশালাত ৰাষ্ট্ৰসংঘৰ খাদ্য কাৰ্যসূচীৰ জ্যেষ্ঠ কাৰ্যসূচী বিষয়া গীতাশ্ৰী ফুকন, অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ বিদ্যাগুৰু ডঃ মানস প্ৰতিম শৰ্মা, ৰাষ্ট্ৰসংঘৰ নতুন দিল্লীস্থিত পৰিপুষ্টি আৰু বিদ্যালয় আহাৰ যোগান আঁচনিৰ মুৰববী ডঃ সাৰিকা ইউনুছ আৰু খাদ্য আৰু যোগান বিভাগৰ পৰিদৰ্শক মিলি দাসে অংশগ্ৰহণ কৰে। উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বিদেশী ভাষা বিভাগৰ অধ্যাপক ডঃ অলংকাৰ কৌশিকে আগধৰা এই কৰ্মশালাত গুৱাহাটীৰ বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হৈছে। শেষকৃত্যৰ পূৰ্বে সাহিত্যিকগৰাকীক নলবাৰীৰ শ্বহীদ বাকৰিত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। উল্লেখযোগ্য যে অসম সাহিত্য সভাই সাহিত্যাচাৰ্য সন্মানেৰে সন্মানিত কৰা সাহিত্যিকগৰাকীৰ আজি 83 বছৰ বয়সত দেহাৱসান ঘটে। যোৱা 2 বছৰ ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ থকাৰ অন্তত নলবাৰীৰ নিজা বাসগৃহত আজি তেওঁৰ মৃত্যু হয়। নলবাৰী জিলা সাহিত্য সভাই নলবাৰী ৰত্ন সন্মান আগবঢ়োৱা ডঃ ভট্টাচাৰ্যৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, মন্ত্ৰী অতুল বৰাৰ লগতে কেইবাটাও দল, সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত তথা সচিব কবিতা পদ্মনাভনে আজি কাছাৰ জিলাৰ শিলচৰত উপস্থিত হৈ নগৰখনৰ আন্তঃগাঁথনি, খোৱাপানীৰ ব্যৱস্থা আৰু স্বচ্ছতা সন্দৰ্ভত পৰ্যালোচনা কৰে। শিলচৰ নগৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰাৰ পাছত সচিবগৰাকীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা, আৱৰ্জনা ব্যৱস্থাপনা আৰু জনসেৱা প্ৰদানৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাসমূহ চিনাক্ত কৰি শীঘ্ৰে সমাধানৰ নিৰ্দেশ দিয়ে। লগতে তেওঁ লংগাইখাল, সোণাই ৰোডৰ বানপীড়িত অঞ্চলো পৰিদৰ্শন কৰে। এই ভ্ৰমণৰ অন্তত তেওঁ আৱৰ্জনা নিষ্কাশন আৰু নাগৰিক সেৱাৰ উন্নতিৰ বিষয়সমূহৰ সন্দৰ্ভত অনুষ্ঠিত এখন বৈঠকতো অংশ লয়। বৰপেটা জিলাৰ আয়ুক্ত ৰোহন কুমাৰ ঝাই আজি জিলাখনৰ কেইবাখনো সুলভ মূল্যৰ দোকানত উপস্থিত হৈ নথি পত্ৰ পৰীক্ষা কৰে। জিলা আয়ুক্তগৰাকীয়ে এজেণ্ট আৰু গ্ৰাহকৰ লগতো মত বিনিময় কৰে। জিলাখনৰ সুলভ মূল্যৰ দোকানৰ একাংশ এজেণ্টে বিভিন্ন ধৰণে অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠাৰ পাছতে জিলা আয়ুক্তগৰাকীয়ে আজি নিজেই দোকানসমূহলৈ গৈ সকলো দিশ পৰ্যবেক্ষণ কৰে। জিলা আয়ুক্তগৰাকীয়ে এজেণ্টসকলক নিয়ম উলংঘা নকৰিবলৈ সতৰ্ক কৰি দিয়ে। শিলচৰ পৌৰ নিগমে আজি শিলচৰ নগৰৰ পদপথ দখল কৰা ব্যৱসায়ীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। পৌৰ নিগমৰ এটা বৃহৎ দলে আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ সহযোগত নগৰখনৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলায়। আৰ জি বৰুৱা সোঁৱৰণী 16 বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা মধ্য অসম মণ্ডলৰ গ্ৰুপ এৰ খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থা জয়ী হৈছে। মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ আজি দ্বিতীয় দিনা মৰিগাঁৱে তিতাবৰ ক্ৰিকেট সন্থাক 1 ইনিংছ আৰু 36 ৰণত পৰাস্ত কৰি বোনাছসহ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। প্ৰতিযোগিতাৰ কাইলৈৰ পৰা হ'বলগীয়া খেলত নগাঁও জিলাই কাৰ্বি আংলঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।